এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। তিনিচুকীয়া জিলা প্ৰশাসনে 2024 বৰ্ষত লাভ কৰা প্ৰধানমন্ত্ৰী ৰাজহুৱা প্ৰশাসনৰ উৎকৰ্ষতা বঁটাৰ ধনেৰে জিলাখনৰ এটা বহুমুখী শিকন কক্ষ স্থাপন কৰিছে। ৰাজ্য চৰকাৰে 2025 বৰ্ষক গ্ৰন্থবৰ্ষ হিচাপে উদযাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ সৈতে সংগতি ৰাখি তিনিচুকীয়া জিলা পুথিভঁৰালত স্থাপন কৰা এই অত্যাধুনিক শিকন কক্ষত ভিডিঅ' কনফাৰেন্সিং, গ্ৰন্থ অধ্যয়ন, আলোচনা কক্ষ আদি সুবিধা ৰখা হৈছে। জিলা আয়ুক্ত স্বপ্নিল পালে আজি এই কক্ষটি উদ্বোধন কৰি কয় যে যুগৰ পৰিৱৰ্তন আৰু প্ৰযুক্তিৰ বিকাশৰ সৈতে খাপ খোৱাকৈ গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত নতুনত্ব আনি যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ এই কক্ষ গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে আয়ুক্তগৰাকীয়ে ইয়াৰ পূৰ্বেও তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ডি চি ভিষ্টা নামৰ এখন শিক্ষামূলক উদ্যান, নিচামুক্ত কেন্দ্ৰ স্থাপন, দিব্যাংগসকলৰ বাবে স্বাস্থ্য পৰীক্ষা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজিৰ অনুষ্ঠানত তিনিচুকীয়াৰ অতিৰিক্ত জিলা আয়ুক্ত, জ্যেষ্ঠ বিষয়া, সাংবাদিক আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা 100% বিনামূলীয়া ঔষধ উপলব্ধ হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 99% চিকিৎসালয়ত সম্প্ৰতি বিনামূলীয়া ঔষধ উপলব্ধ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে জনসাধাৰণে এই ঔষধ লাভ নকৰিলে 98645414340 নম্বৰত হোৱাটছএপযোগে অভিযোগ দিব পাৰিব। ৰাজ্যৰ 4873টা আয়ুষ্মান আৰোগ্য মন্দিৰত 30 বিধ অত্যাৱশ্যকীয় ঔষধ মজুত ৰখা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। 1018খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 125 বিধ অত্যাৱশ্যকীয় ঔষধ উপলব্ধ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি মহকুমা, জিলা আৰু সদৰ চিকিৎসা কেন্দ্ৰসমূহতো অত্যাৱশ্যকীয় ঔষধ মজুত ৰখা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত 352 বিধ অত্যাৱশ্যকীয় ঔষধ আৰু 69 বিধ বিশেষ ঔষধ ৰখা হ'ব। তদুপৰি চিকিৎসকসকলে জেনেৰিক ঔষধহে নিদান পত্ৰত লিখাটো নিশ্চিত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। প্ৰতিখন চিকিৎসালয়ৰ ফাৰ্মাচীৰ সন্মুখত ঔষধৰ তালিকা লগোৱা থাকিব বুলিও তেওঁ উল্লেখ কৰে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে চলাই থকা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছিল যদিও আজি পুনৰ এই উচ্ছেদ অভিযান চলোৱা হয়। প্ৰশাসন আৰু বন বিভাগে আজি ৰেংমা বনাঞ্চলৰ 1 নম্বৰ মধুপুৰ, ৰাণানগৰ আৰু হাতীডুবি অঞ্চলত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলায়। আজিৰ অভিযানকালত 250টা বাসগৃহ উচ্ছেদ কৰা হয়। উল্লেখযোগ্য যে উৰিয়ামঘাটত চৰকাৰে উচ্ছেদ অভিযান চলাই এই পৰ্যন্ত প্ৰায় 13,000 বিঘা বনাঞ্চল দখলমুক্ত কৰিছে। ৰেংমা বনাঞ্চলৰ উপৰি ৰাজ্য চৰকাৰে উৰিয়ামঘাটৰ আশে পাশে আন একাংশ অঞ্চলতো উচ্ছেদ চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে। শিলচৰৰ অসম বিশ্ববিদ্যালয় পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন গৱেষিকা ডঃ বেগম আবিদা চৌধুৰী দক্ষিণ মেৰুৰ এণ্টাৰ্কটিকা অভিযানৰ বাবে নিৰ্বাচিত হৈছে। বিশ্বৰ আটাইতকৈ প্ৰতিকূল বতৰৰ জলবায়ু পৰিৱৰ্তন বিষয়ক গৱেষণাৰ বাবে যাবলগীয়া দলটোৰ অংশ হিচাপে যাবলৈ ওলোৱা ডঃ চৌধুৰীয়ে বৰ্তমান উত্তৰাখণ্ডৰ আউলিৰ ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ পৰ্বতাৰোহণ আৰু স্কিং স্কুলত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। ভাৰতৰ মেৰু গৱেষণাত আৰু জলবায়ু পৰিৱৰ্তন তথা পৰিৱেশতন্ত্ৰৰ বিশ্বব্যাপী প্ৰভাৱৰ ক্ষেত্ৰত এই গৱেষণা অতি গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। যোৰহাট জিলাৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। খহনীয়াৰ কবলত পৰি যোৰহাটকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। খহনীয়াৰ ফলত নিমাতী, হাতীশাল, শৈলবান্ধৰ এটা বৃহৎ অংশ খহি যায়। খহনীয়াৰ ফলত ঐতিহাসিক কোকিলা পথাৰো নিশ্চিন্ন হোৱাৰ উপক্ৰম হৈছে। মাজুলীৰ বেচামৰা দিশৰ পৰা নদীখনে প্ৰত্যক্ষভাৱে দক্ষিণ পাৰত খুন্দা মৰাৰ ফলত নিমাতী হাতীশালৰ 2 নম্বৰ শৈলবান্ধ আৰু 1 নম্বৰ বুলহেডৰ মাজৰ ভিতৰৰ কোকিলা অঞ্চলত খহনীয়াই সমস্যাৰ সৃষ্টি কৰিছে। জলসম্পদ বিভাগে খহনীয়াৰ উদ্ধাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে যদিও সমস্যাৰ সমাধান নোহোৱাত জনসাধাৰণে উদ্বিগ্নতা প্ৰকাশ কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে BTCৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি অহা 22 ছেপ্টেম্বৰ সোমবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আয়োগে অহা 2 ছেপ্টেম্বৰ তাৰিখে মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰিছে। 4 ছেপ্টেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। 6 ছেপ্টেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 26 ছেপ্টেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 বজাত।